দেই গেলা বিয়ে চুর কি হয়েছে বে, কোনেও ফোন নুঠাই গেলা, সবে মোক ব্লক করেছে নাকি?
না না কোনে কইছে?
এই গুটে কিটা বিয়ে চুর তো হেৰি এটো কি আমার বরে বাবুক ফোন করে হি তার ফোন তো আপ আবি ব্যস্ত হ্যাঁ বলে কই দিয়া
ব্লক করে দিলেন।
আর এইটা যে এই তোর যে তোর তোর যে করিডোর যে এইটু আছে যে কি যে বলে মেসেজ পঠাইছিল কি নাম আছিল তার
সত্যেন সাহা,
ইউ ব্লক করলে সবে এই তো করিডোর তো সবে করিডোর যে যিকিটা মই হেৰি ততর যে এইকিটা দেখিছিল না ফলকত যে নাম কিটা যে লিখা আছে
পাইছো উপরে উপরে
গুটে করিডোরটো যাবি উপর যে নাম বিলাক লিখা আছে সব নাম দেখিছো না মই
দেখিছো নি ফটো তো গটে
ও তো তো আগতে পঠাইছিলি নহয়
গম পাইছো আগতে পঠাইছিলি তোর নাম কিটা উলাই আছিল
ও তো কইছি দে রাতি এতে ভূত আয় বলি
মাটি না বলে আপনি ভয় কাছিল গেল এতিয়া না এতিয়া এতিয়া মিছিং লকডাউন আছিল ভয় ভয় খেলে এতিয়া মানুহ থাকে যে
তামাম ভয় খায় নাই মোক ভয় খাই বে
ভয় এটা হেৰি নিজৰ এটা পইচা পাতি ফান্দি মানুহ বিজি
তই কি ভাত খালি?
ভাত নাই পৰঠা আৰু হেৰি খালো দহি বৰা
বাহিৰত
বাহিৰত মানে পৰঠা 10 টকা পৰঠা পায় কিনি আনিলো 3খন দহি বৰা দহি খাব মই দহি নাপালো কাৰণে দহি বৰাকে লৈ আনিলো 20 টকা
তই বিয়াটো পাত দেৰি কিয় কৰি আছ
বিয়াখন পাতিবলৈ পাতিব পাৰিম
পাৰিবি চাচোন নীলোৎপলৰ কাহিনীটো চকুৰ আগতে দেখিছ অধ্যয়ন 2018 চনত মই যেতিয়া আহিছিলো ডিচেম্বৰ মাহত 2019 চনত সিহঁতত বিয়াৰ বিয়াৰ ফটো তুলি তুলি থাকে ঘুটোচকে লাগি গল তই মোৰ লগত সম্পৰ্ক ললি ঘুটোচকে তোৰ লাগি গল বিয়ে চিও লাগিল নাই তেতিয়া লাগিলা ইলা 3000 টকাত কেলা ঘৰ ভাড়া দিয়ে 10000 টকা দি ঘৰ ভাড়া কৰি বুঢ়িয়াকে তো আছে ঘৈণীয়েক লৈ মুখত বুবু দি তই মুখত বুবু দি বুঢ়িয়াকে থাক হৈ গল তোৰ খেলাটো 30 বছৰে হব দেখোন তোৰ এতিয়া 30 বছৰ 30 বছৰ
30 বছৰ
হবই হব কিয় তোৰ 30 বছৰ হলে নেকি মাৰক কৈ দিবি খেলটো শেষ কৰ একো ডাঙৰ হেৰি কব লগা নাই নহয় একো ডাঙৰ বাহাদুৰী কব লাগে তোৰ যিটো সামৰ্থ আছে সেইখিনি দিয়ে তই কৰিবি হয় নহয় সোণৰ গহনা দিব নোৱাৰে ৰূপৰ ওপৰে এটা চেট দি দে খেলা খতম অনুষ্টুপীয়াকে ছোৱালীজনী খালি লয়া
ছোৱালী চাবলৈ কব লাগিব মাহঁতক
গোলমুখীয়া এজনী লয়া
ছোৱালী যাবলৈ কব লাগিব মাহঁতক অসমীয়া পাতিম কি পাতিব
লাগে দে গাঁৱৰে এজনী পাতিল
গাঁৱৰ ছোৱালীবোৰ পাতিব
গাঁৱৰ ছোৱালীকে পাতিল
মানে কথা কব গলে বিয়া পতাৰ পিছত গোটেই পৰিয়ালটো প্ৰধান মাইকী মানুহজনী হৈ পৰে ন বিচলিত হৈ গলে
অকমান মাজে মাজে হেৰি দিব লাগে আকৌ চাবি অলপ পকাব লাগে এইজনীওতো তাইৰ নামটো নাথ বুলিয়ে ৰাখে মই চাবি পকাই দিলো পেলাই কুকুৰণী নাথ নে তাই এটা বৰা এতিয়া বৰা লিখিলে নহয় গৈ পেলাই শাহুৱেকৰ ঘৰত থাক তই থাকিলে নহয় একেলগে সুন্দৰকে নীলা নীলা কাপোৰ পিন্ধি শাহুৱেকৰ লগত গতিকে মাজে সময়ে চাবি পকোৱাটো থাকিব লাগে লগত
কোন হেৰি নিৰ্পৰ বৌ
মই বৰিয়াকে চাবিটো পকাই দিলো নহয় অলপমান দম্ব আছিলে এই গাঁৱৰ ছোৱালী হলেও দম্ব হৈ যায় নহয় আজিকালি ইউটিউব আছে
নহয়
ইউটিউব আছে ইনষ্টাগ্ৰাম আছে তাতে বহুত ফলোৱাৰ থাকে নহয় 1000-2000 তেতিয়া নিজকে বহুত ডাঙৰ বুলি ভাবি লয় হয় না তেতিয়া কোনোবা এটা কাণ খন মুচাৰি দিব লাগে ন, অকন চিধা কৰিব কাৰণে লাগে নালাগে এইটোৱেতো কথা। আৰু ক তই সেই এক্সপেৰিমেণ্টে কৰিব দি আছে তোক খালি, হয়নে? লেবতে
লেবতে আছো মই, অলপমান জনা শুনা হৈছো আৰু দেখি দেখি শুনি আৰু।
তোক ক্লাছ চাছ ক্লাছ ল'ব দিয়ে নিদিয়ে?
ক্লাছ ল'ব নিদিয়ে, ক্লাছ ল'বলৈ হেৰি নাই, আমাৰ কেমেষ্ট্ৰি ক্লাছ ল'ব নিদিয়ে, ৰিচাৰ্চ কৰা ৰিচাৰ্চ কৰিব লাগে।
মোক এটা ক্লাছ ল'বলৈ দিয়ক আপুনি, এটলিষ্ট ওৱান উইকত এটা বা তিনি সপ্তাহৰ পিছত এটা। আই নিড এন এক্সপিৰিয়েন্স অফ স্পিকিং ইন দ্য পাব্লিক,
সেইটো হয়।
তই শুনিছানে মই কি কৈছো, ৰেকৰ্ডিং কৰি থৈছো, কেলাটোলৈ পঠাই দিম মই ৰেকৰ্ডিংটো, শুন। এতিয়া মই তোক প্ৰফেচনেলি কেনেকে ওপৰত উঠিব লাগে শিকাই আছো। তই যাই কবি যে লোক আই ন আই এম জাষ্ট চিটিং দেয়াৰ ইন এ হট লেব ফৰ ইয়াৰ্ছ নাও এণ্ড ইউ আৰ চিটিং ইন এ এয়াৰ কণ্ডিচন ৰুম, চ' লেট মি টেক ফিউ ক্লাছেছ চ' দেট আই কেন অলছ' স্পীক, ইউ অলছ' স্পীক, আই কেন অলছ' স্পীক, ইউ আৰ এ হিউমেন, আই এম এন হিউমেন, ইউ আৰ এ সব এণ্ড আই এম এ সব, এট লিষ্ট উই গন বি সব এট ওৱান পইণ্ট অফ টাইম, ৰাইট? চ' লেট মি পুট মাই ছত্ৰা সম্ভালো অৰ মেৰে কো কুছ ক্লাছ দেনে কো লিয়ে বোলো না, তু জব যায়গা কহীঁ তো মেৰে কো ওই টাইম মে এক ক্লাছ দো, দো ক্লাছ দে দো না। আগর লড়কিয়া আর লড়কে মেরে কো আচ্ছা লাগ জায়গা তো তেরা নৌকরি মে নেই খাতা হুঁ, তেরা হি বাত বলতা হুঁ, তেরা হি চামচা হুঁ, তেরা হি চুত্তু, তেরা হি তত্তা চুসতা হুঁ, মেরে কো তো এক দো ক্লাস দে দো ইধর উধর, ক্যোঁকি মে ভি প্রফেসর হোনা চাহতা হুঁ। আবে প্রফেসর তো নেই, লেকচারার তো বনাও মুঝে, হ্যাঁ বতাও ভাইয়া ও ইয়া নাই ও, আপ তো বতাও তেরা সামনে খারা ও ইয়া নাই ও,
বড় বাবু কোঙ্গে নি বড় বাবু,
আই এক্স্যাক্টলি ইহি ভেজ দো উসকো, ইহি কাট করকে অডিও কাট করকে জো মে বোলা হ্যাঁ তু ও উসি কো ভেজ দো। আরে মে সব সব হু, আবি সব হোনে যা রহা, আবি তো মেরা ছাত্রা মে সম্ভাল লিয়া, হ্যাঁ তো তু সম্ভাল, তু মেরে কো চান্স তো দে বাত করনে কে লিয়ে, এক দো ক্লাস দে দে, তেরা হাজার ক্লাস হোতে কেমিস্ট্রি মে, কেমিস্ট্রি 101 102 105 213 হোয়াটএভার ক্লাস দে দে না, ভিক মাঙ্গ রহা হুঁ, ক্যা ভিক মাঙ্গ রহা হুঁ,
ইটস আ রিকোয়েস্ট,
এক সব হোকে ভিক মাঙ্গ রহা হুঁ, और एक शिव होके भीख मांग रहा हूँ। शिव का अभी, शिव अगर आके भीख मांगी के तो भीख दोगे या नहीं दोगे बताओ? चतरा संभाल चोरा उरा चला जाई रे, मार न दे बैंक तेरा गांड कहीं आए, गाड़ी बगाओ चोरा चांदी चली जाई रे, देख देख पॉकेट টাটা ফিসল যায় রে, আমি তো চুনরি দেখলে, তু চুনরি আর বুবু দেখলে, আমি মেরে ছাত্রা তো ছোড় দে, ইসিলিয়ে তু গান্ধি কা পিছে ভাগ রা হ্যা, যাও চলো।
নাই গান্ধি জব তক হ্যায় তব তক দেখ লেতে,
ওই তো হ্যায় না গান্ধি কা উপর confidence, con
confidence nahi,
the con game is a findence, confidence
jis din chala gaya, con game in the findence jis din chala gaya us din hi chala dega, pakad ke rakhna nahi hai, agar hai to khelte hai uske sath, kya hi hai,
khelo khelte raho, lekin apna jo savings hai usko chandi mein phagal do,
ekdam right point।
চলো জি হরি ওম, এ অডিও মে ভেজ দেতা হুঁ তেরে কো, তু জো কর এডিট কর কম্পিউটার মে লাকে, জো উসকো সুনানা হ্যায় উসকো এক অ্যানোনিমাস অ্যাকাউন্ট সে উসকো ভেজ দে, অর বোলে বুব্বা নে ভেজা হ্যায়,
एनोनिमस
के ये काट करके जो मैं बोला ना उसको काट करके एडिट करके ऑडियो एडिट करके उसको वो पार्ट भेज दे उसको ठीक है ना। अरे खेलने यहाँ खेलना ही है ना, क्या करना है इस दुनिया में। एक दिन तो तेरा वो शमशान घाट क्या मेरा वो सिल्वर गंगे होटल का हरिश्चंद्र रोड एक दिन तो हरिश्चंद्र रोड में जाना ही पड़ेगा है कि नहीं बताओ।
एक दिन तो नहीं पड़ेगा,
हरिश्चंद्र रोड, काशी, वाराणसी,
महादेव।
चलो जी
ठीक है भैया,
हरिओम।
ठीक है गुरु जी, हरिओम।